এয়া আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই গায়ত্ৰী শৰ্মা চক্ৰৱৰ্তী। অহা 2 মে'ত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ প্ৰচাৰ অভিযানৰ কাইলৈ সামৰণি পৰিব। নিৰ্বাচন উপলক্ষে বিভিন্ন ৰাজনৈতিক দলৰ লগতে নিৰ্দলীয় প্ৰাৰ্থীসকলে প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। মুখ্যমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি কামৰূপ জিলাৰ ৰঙিয়া আৰু দৰঙত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ সৰ্বাংগীন কল্যাণৰ বাবে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ী কৰাবলৈ জনসাধাৰণক আহান জনায়। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি মাৰ্ঘেৰিটাৰ নগাপথাৰ ৰংগমঞ্চত নিৰ্বাচনী প্ৰচাৰ সভাত ভাষণ দিয়ে। এই সভাত ৰাষ্ট্ৰীয় স্থানীয় বিধায়ক ভাস্কৰ শৰ্মাৰ লগতে দলৰ কেইবাগৰাকীও শীৰ্ষ নেতাই অংশগ্ৰহণ কৰে। মন্ত্ৰী কেশৱ মহন্তই আজি বৰাক উপত্যকাৰ শ্ৰীভূমি জিলাৰ লাঠিৰঘাট ৰাণীবাৰী গাঁৱত লক্ষ্মীৰ বজাৰ জিলা পৰিষদৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লয়। এই সভাত সাংসদ মিছন ৰঞ্জন দাসেও অংশগ্ৰহণ কৰে। মন্ত্ৰী মহন্তই আজি জিলাখনৰ নীলামবজাৰ আৰু কাছাৰ জিলাৰ শ্ৰীকোণত নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লয়। অসম গণ পৰিষদৰ নেতা তথা মন্ত্ৰী অতুল বৰাই আজি বোকাখাটৰ গৰিয়াজান চাহবাগিচা, ৰঙামাটি চেউনী কমাৰগাঁওকে ধৰি বিভিন্ন অঞ্চলত প্ৰচাৰ চলায়। ইপিনে বিৰোধী দল কংগ্ৰেছেও ৰাজ্যৰ বিভিন্ন প্ৰান্তত ব্যাপক প্ৰচাৰ অব্যাহত ৰাখিছে। দলৰ ৰাজ্যিক সভাপতি ভূপেন বৰাই আজি জহিন চাহবাগিচাত জনসাধাৰণক সম্বোধি প্ৰচাৰ সভাত ভাষণ দিয়ে। শ্ৰীবৰাই আজি এখন সংবাদমেলত মুখ্যমন্ত্ৰীগৰাকীয়ে কংগ্ৰেছ চৰকাৰৰ দিনত মহিলাসকলে চাকৰি লাভ কৰা সন্দৰ্ভত অপ্ৰীতিকৰ মন্তব্য আগবঢ়োৱা বুলি অভিযোগ তোলে। দলৰ নেত্ৰী মীৰা বৰঠাকুৰ গোস্বামীয়েও আজি সামাজিক মাধ্যমযোগে অভিযোগ তোলে। কংগ্ৰেছ দলৰ নেতা ৰিপুণ বৰাই আজি গহপুৰ বিধানসভা সমষ্টিৰ ৰজাবাৰী ৰংগমঞ্চত আয়োজিত নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লয়। এই সভাত নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সম্পাদক মনোজ চৌহান আৰু অসম প্ৰদেশ কংগ্ৰেছ মহিলা সমিতিৰ সভানেত্ৰী মীৰা বৰঠাকুৰৰ উপৰিও বিশ্বনাথ জিলাৰ দলীয় নেতৃবৰ্গ উপস্থিত থাকে। অসম জাতীয় পৰিষদ দলৰ হৈ আজি দলৰ নেতা লুৰিণজ্যোতি গগৈয়ে বিভিন্ন অঞ্চলত প্ৰচাৰ চলায়। প্ৰচাৰ সভাত দিয়া ভাষণত শ্ৰীগগৈ শাসনাধিষ্ঠিত বিজেপি চৰকাৰক সমালোচনা কৰে। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধীনৰ চলিত বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ আটাইকেইটা শাখাৰ ফলাফল কাইলৈ ঘোষণা কৰা হ'ব। শিক্ষাৰ্থীসকলে কাইলৈ পুৱা 9 বজাৰ পৰা নিৰ্দিষ্ট ৱেবছাইটৰ জৰিয়তে তেওঁলোকৰ মাৰ্কশ্বীটসমূহ ডাউনলোড কৰিব পাৰিব। তেওঁলোকে মোবাইল এপৰ জৰিয়তেও মাৰ্কশ্বীটসমূহ চাব পাৰিব। www.ahsec.assam.gov.in, www.assamresult.in, www.results.shiksha, www.schools9.com, assamjoballer.com আদিকে ধৰি মুঠ 12টা ৱেবছাইটত শিক্ষাৰ্থীসকলে নিজৰ ৰোল নম্বৰ আৰু ৰেজিষ্ট্ৰেশ্যন নম্বৰ দি মাৰ্কশ্বীটসমূহ ডাউনলোড কৰিব পাৰিব। তদুপৰি এণ্ড্ৰইড মোবাইলত উপলব্ধ এপ ডাউনলোড কৰি ফলাফল লাভ কৰিব পাৰিব। বিদ্যালয় শিক্ষা পৰিষদৰ 2 নম্বৰ সংবাদ দলে প্ৰকাশ কৰা জাননী অনুসৰি উত্তীৰ্ণ শিক্ষাৰ্থীসকলক ছপা মাৰ্কশ্বীট আৰু প্ৰমাণ পত্ৰ পৰৱৰ্তী সময়ত প্ৰদান কৰা হ'ব। পৰীক্ষাত অনুত্তীৰ্ণ শিক্ষাৰ্থীসকলক ছপা মাৰ্কশ্বীট প্ৰদান কৰা নহয়। অৱশ্যে অনুত্তীৰ্ণ হোৱা কোনো শিক্ষাৰ্থীয়ে ছপা মাৰ্কশ্বীট ল'ব বিচাৰিলে পৰিষদৰ কাৰ্যালয়ত পৃথকভাৱে আবেদন কৰিব লাগিব। কোনো পৰীক্ষাৰ্থীয়ে উত্তৰ বহী পুনৰ নিৰীক্ষণৰ লগতে উত্তৰ বহীৰ প্ৰতিলিপি বিচাৰিলে বিদ্যালয় শিক্ষা পৰিষদৰ ৱেবছাইটৰ জৰিয়তে আবেদন কৰিব পাৰিব। ফলাফল ঘোষণা কৰাৰ দুদিন পাছত পৰ্টেল লিংক মুকলি কৰা হ'ব। উল্লেখযোগ্য যে এইবাৰৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত মুঠ 3,2,420গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল। চিৰাং জিলাৰ বিজনী চহৰৰ নিকটৱৰ্তী হাৱাৰ গাঁও থকা নৰ্থ ইষ্ট মিলিটাৰী স্কুলখন এতিয়াৰ পৰা সৈনিক স্কুল ছচাইটিৰ অধীনত পৰিচালিত হ'ব। গৃহ মন্ত্ৰালয়ৰ অধীনৰ সৈনিক স্কুল ছচাইটিয়ে শেহতীয়াভাৱে ঘোষণা কৰা দেশৰ 100খন সৈনিক স্কুলৰ ভিতৰত চিৰাঙৰ নৰ্থ ইষ্ট মিলিটাৰী স্কুলখনেও স্বীকৃতি লাভ কৰিছিল। বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ কাৰ্যকৰী সভাপতি ডঃ ৰতন কুমাৰ ৰয়ে আজি বিজনী মহাবিদ্যালয়ৰ অনুষ্ঠিত সংবাদমেলত এই কথা উল্লেখ কৰে। তেওঁ কেন্দ্ৰীয় চৰকাৰে এই সিদ্ধান্তক আদৰণি জনায়। অসমৰ নৱপ্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলক উপযুক্ত শিক্ষাৰে শিক্ষিত কৰি তেওঁলোকক 1জন সুনাগৰিক হিচাপে গঢ়ি তুলি দেশৰ সেৱাত ব্ৰতী কৰাৰ উদ্দেশ্যে 2019 চনত স্থাপন কৰা নৰ্থ ইষ্ট মিলিটাৰী স্কুলৰ সৈনিক স্কুল হিচাপে লাভ কৰা স্বীকৃতিক লৈ বিদ্যালয় পৰিচালনা সমিতিয়ে আনন্দ প্ৰকাশ কৰিছে। ওদালগুৰি জিলাৰ মাজুলী চাহবাগিচাত কালি বনৰীয়া হাতীৰ আক্ৰমণত এজন শ্ৰমিকৰ মৃত্যু হয়। চাহবাগিচাখনৰ 37 নম্বৰ শাখাত বনৰীয়া গছৰ পাত সংগ্ৰহ কৰি থকা অৱস্থাত শ্ৰমিকজনক হাতীয়ে আক্ৰমণ কৰে। মৃত্যু হোৱা শ্ৰমিকজন ভুটীয়া কৰ্মকাৰ বুলি চিনাক্ত কৰা হৈছে। আমাৰ বিয়লিৰ আঞ্চলিক বাতৰি মানদণ্ড পৰি